এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো যদুমণি শইকীয়াই। চাৰিগৰাকী নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰে আজি অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হ'ব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দিনৰ 12 বজাত আয়োজিত এটা অনুষ্ঠানত ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, লক্ষীপুৰৰ বিধায়ক কৌশিক ৰায়, পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পাল আৰু ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালাক শপত বাক্য পাঠ কৰোৱাব। ৰাজ্যত 6 জানুৱাৰীৰ পৰা 3টা পৰ্যায়ত গুণোৎসৱ 2025 অনুষ্ঠিত হ'ব। এইবাৰ গুণোৎসৱত ৰাজ্যৰ 35খন জিলাৰ 44,094খন বিদ্যালয়ৰ প্ৰথমৰ পৰা নৱম শ্ৰেণীৰ 39,65,000ৰো অধিক শিক্ষাৰ্থীক সামৰি লোৱা হ'ব। প্ৰথম পৰ্যায়ত 11খন জিলা ক্ৰমে বৰপেটা, বজালী, শ্ৰীভূমি, কামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, শিৱসাগৰ, দক্ষিণ শালমৰা, মানকাছৰ আৰু ওদালগুৰি জিলাত গুণোৎসৱ অনুষ্ঠিত কৰা হ'ব। 6 জানুৱাৰীত স্বমূল্যায়ন আৰু 7ৰ পৰা 9 জানুৱাৰী বহিমূল্যায়নৰ দিন ধাৰ্য কৰা হৈছে। 17 জানুৱাৰীত দ্বিতীয় পৰ্যায়ত বাক্সা, চিৰাং, চৰাইদেউ, ধেমাজি, ধুবুৰী, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, কামৰূপ মহানগৰ, শোণিতপুৰ, তামোলপুৰ, তিনিচুকীয়া আৰু পশ্চিম কাৰ্বি আংলং জিলা সামৰি লোৱা হ'ব। এই পৰ্যায়ৰ বাবে 17 জানুৱাৰীত স্বমূল্যায়ন আৰু 20ৰ পৰা 22 জানুৱাৰী বহিমূল্যায়ন কৰা হ'ব। 5 ফেব্ৰুৱাৰীত তৃতীয় পৰ্যায়ত বঙাইগাঁও, বিশ্বনাথ, দৰং, ডিব্ৰুগড়, গোৱালপাৰা, কাছাৰ, নলবাৰী, মৰিগাঁও, ডিমাহাচাও আৰু মাজুলীত এই 10খন জিলাত গুণোৎসৱ অনুষ্ঠিত হ'ব। 5 ফেব্ৰুৱাৰীত এই জিলাকেইখনৰ বিদ্যালয়ৰ স্বমূল্যায়ন আৰু 6 পৰা 8 ফেব্ৰুৱাৰীত বহিমূল্যায়নৰ দিন ধাৰ্য কৰা হৈছে। ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত গুণোৎসৱৰ মোবাইল এপ আৰু পৰ্টেল মুকলি কৰি এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে গুগল প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিব পৰা এই এপত ইউনিফৰ্মৰ মূল্যায়নকে ধৰি বহিমূল্যায়নকাৰীসকলৰ সকলো পৰ্যবেক্ষণ প্ৰতিবেদনৰ ৰূপত অন্তৰ্ভুক্ত হ'ব। ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে চাহবাগিচা অঞ্চলৰ বিদ্যালয় সময়সূচী কিছু সাল সলনি কৰিছে। এই সন্দৰ্ভত বিদ্যালয় শিক্ষা বিভাগৰ সচিবে জাৰি কৰা নিৰ্দেশনা অনুসৰি চাহবাগিচা অঞ্চলৰ নিম্ন প্ৰাথমিক বিদ্যালয়সমূহৰ পাঠদান পুৱা 7:30 বজাৰ পৰিৱৰ্তে 8:30 বজাত আৰম্ভ হ'ব। একেদৰে ছুটীৰ সময় 12:15 মিনিটৰ পৰিৱৰ্তে 1:15 মিনিটলৈ বৃদ্ধি কৰা হৈছে। একেদৰে উচ্চ প্ৰাথমিক বিদ্যালয়ৰ পাঠদান 7:30 বজাৰ পৰিৱৰ্তে 8:30 বজাত আৰম্ভ হ'ব আৰু ছুটীৰ সময় পূৰ্বৰ 1 বজাৰ সলনি 2 বজাত হ'ব। ইতিমধ্যে ৰাজ্য চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকে সকলো জিলা শিক্ষা বিষয়ালৈ জাননী জাৰি কৰি শীঘ্ৰে এই সময়সূচী কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছে। যোৰহাট জিলা মহিলা সবলীকৰণ কেন্দ্ৰৰ দ্বাৰা আয়োজিত আৰু কেন্দ্ৰীয় মহাবিদ্যালয় যোৰহাটৰ সহযোগত কালি চাইবাৰ ছেফটি শীৰ্ষক এখন সজাগতা সভা অনুষ্ঠিত হয়। মহিলা সবলীকৰণ কেন্দ্ৰৰ বিষয়া সংযুক্তা ভূঞাই আদধৰা আৰু মহাবিদ্যালয়খনৰ অধ্যক্ষৰ সভাপতিত্বত অনুষ্ঠিত এই কাৰ্যসূচী শিক্ষানুষ্ঠানখনৰ অধ্যাপক, ছাত্ৰ ছাত্ৰী, জিলা সমাজ কল্যাণ বিভাগৰ বিষয়া, কৰ্মচাৰী আদিয়ে অংশগ্ৰহণ কৰে। আৰক্ষী উপ পৰিদৰ্শক লোনা সোণোৱাল আৰু সখী একক অৱস্থান কেন্দ্ৰৰ তথ্য প্ৰযুক্তি বিষয়া শিৱ দত্তই বৰ্তমান তথ্য প্ৰযুক্তিৰ ব্যাপক উন্নতিৰ লগতে চাইবাৰ অপৰাধ বৃদ্ধিত কেনেদৰে নিজকে সুৰক্ষিত কৰি ৰাখিব পাৰি এই সন্দৰ্ভত বক্তব্য আগবঢ়ায়। গোলাঘাট জিলাৰ সৰুপথাৰত কালিৰে পৰা নেপালী সাহিত্য সভাৰ 16 সংখ্যক ত্ৰিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছে। অধিৱেশনৰ লগত সংগতি ৰাখি আজি পতাকা উত্তোলন, স্বচ্ছতা অভিযান, স্মৃতি তৰ্পণ, গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। বোকাখাট আৰু কাৰ্বি আংলং জিলা সমিতিৰ সহযোগত আয়োজিত অধিৱেশনৰ লগতে সোণালী জয়ন্তীবৰ্ষৰ সামৰণি অনুষ্ঠানৰো অনুষ্ঠিত হৈছে। কালি প্ৰথম দিনা প্ৰতিনিধি পঞ্জীয়নৰ লগতে প্ৰতিনিধি উদ্বোধন কৰা হয়। শিৱসাগৰৰ মহাৰথী সাংস্কৃতিক চৰ্চা কেন্দ্ৰৰ উদ্যোগত আৰু গৌৰীসাগৰ দিখৌমুখবাসীৰ সহযোগত অহা 20ৰ পৰা 25 ডিচেম্বৰলৈ সদৌ অসম শিশু ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। তদুপলক্ষে গৌৰীসাগৰৰ নকাটনিৰ বাকৰিৰ বৃন্দাবন সমন্বয় ক্ষেত্ৰত কালি লাইখুঁটা স্থাপন কৰা হয়। ভাওনা প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি গ্ৰন্থমেলা আৰু এখন বাণিজ্য মেলাৰো আয়োজন কৰা হৈছে। এই প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 12খন শিশু ভাওনা প্ৰদৰ্শন কৰা হ'ব। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয়খন টেষ্টত আজি অষ্ট্ৰেলিয়াই কালি 1 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 86 ৰাণৰ পৰা প্ৰথম ইনিংছৰ খেল আৰম্ভ কৰিব। এডিলেইড অভেলত অনুষ্ঠিত খেলখন আজি পুৱা 9:30 বজাত আৰম্ভ হ'ব। কালি খেল শেষ হোৱাৰ সময়ত নাথান মেকচুইনি আৰু মাৰ্নাছ লেবুছেন ক্ৰিজত আছিল। আয়োজক দল অষ্ট্ৰেলিয়া এতিয়া ভাৰতৰ প্ৰথম ইনিংছতকৈ 94 ৰাণত পিছ পৰি আছে। ইয়াৰ পূৰ্বে ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই টছত জিকি বেটিং কৰাৰ সিদ্ধান্ত লৈছিল। অৱশ্যে 180 ৰাণতে আটাইকেইটা উইকেট হেৰুৱাই ভাৰতে প্ৰথম ইনিংছ সামৰে। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।